এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত 3 দিন ধৰি হোৱা ধুমুহা বৰষুণৰ ফলত 23খন জিলাৰ 577খন গাঁৱৰ 8 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। কামৰূপ, বঙাইগাঁও, বজালি, নগাঁও, চিৰাং, মাজুলী, লখিমপুৰ, কাছাৰ, দৰং, বাক্সা, ধুবুৰীকে ধৰি জিলাকেইখনৰ 111টা বাসগৃহ সম্পূৰ্ণৰূপে ধবংস হোৱাৰ লগতে 1500ৰো অধিক গৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে। তদুপৰি 52 হেক্টৰ কৃষিভূমিও ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। কালি আৰু পৰহি উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ, বতাহ আৰু কোনো কোনো ঠাইত শিল বৰষুণৰ ফলত ক্ষতি হয়। বাক্সা জিলাত 1জন লোকৰ ধুমুহা বৰষুণৰ ফলত মৃত্যু হয়। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন জিলাত ধুমুহা বৰষুণ অব্যাহত থকাৰ লগতে উষ্ণতা হ্ৰাস পাব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অসমত 1 মাৰ্চৰ পৰা কালি পৰ্যন্ত স্বাভাৱিক বৰষুণ 27.88 মিলিমিটাৰৰ পৰিৱৰ্তে 93.6 মিলিমিটাৰ হৈছে। এই বৰষুণৰ পৰিমাণ 236% অধিক বুলি প্ৰকাশ কৰা হৈছে। একেদৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত 237% অধিক, মণিপুৰত 245% অধিক আৰু নাগালেণ্ডত 122% অধিক পৰিমাণে বৰষুণ হৈছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থী বাছনি, প্ৰচাৰ, মনোনয়ন সংগ্ৰহ তথা দাখিলকে ধৰি বিভিন্ন তৎপৰতা অব্যাহত ৰাখিছে। শাসনাধিষ্ঠিত বিজেপিয়ে আজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী তথা দলৰ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ শৰ্মাৰ উপস্থিতিত কালি নিশা দলটোৰ সংসদীয় পৰিষদৰ বৈঠকত দলৰ 89গৰাকী প্ৰাৰ্থীৰ নাম কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। নতুনকৈ দলটোত যোগ দিয়া জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত চূড়ান্ত প্ৰাৰ্থী তালিকাত যথেষ্ট সাল সলনি কৰা হৈছে বুলিও জানিব পৰা গৈছে। বিধানসভা নিৰ্বাচনত ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত বিজেপিয়ে 89টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি বাকী 37টা সমষ্টি মিত্ৰ দলসমূহলৈ এৰি দিব বুলিও ডঃ শৰ্মাই কালি নতুন দিল্লীত সাংবাদিকৰ আগত মন্তব্য কৰে। কংগ্ৰেছ দলে আজি 3য়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। বিপিএফ দলেও আজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ নেতা হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিছে। বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰশাসনে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ জিলাৰ পলাশবাৰী আৰু বকো ছয়গাঁও সমষ্টিৰ অসম মেঘালয় সীমান্তত অৱস্থিত স্পৰ্শকাতৰ হিচাপে চিহ্নিত 15টা ভোটকেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণৰ বাবে প্ৰশাসনে বিহিত ব্যৱস্থা লৈছে। জিলাখনৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কালি অসম মেঘালয় সীমান্তৰ পশ্চিম খাচীপাহাৰ জিলাৰ আয়ুক্ত মেহা নায়কৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে এইদৰে কয়।
দৃশ্যটো আমাৰ আছিলে যে নিৰ্বাচনৰ প্ৰাক প্ৰস্তুতি যিখিনি কথা ইয়াতে ইয়াৰে আমাৰ যিবিলাক পলিং ষ্টেচন আছে এই গোটেই অঞ্চলত অকল লাম্পি বুলি নহয় আহিম আছে, উকিয়াম আছে, এই গোটেই অঞ্চলত প্ৰায় 15টা পলিং ষ্টেচন সীমান্তৱৰ্তী আৰু সেই তাত কিছুমান যাতায়াতৰ কিছুমান অসুবিধা আছে। যদি বতৰ বেয়া হয় তেতিয়া আকৌ অসুবিধাটো বেলেগ ধৰণৰ হয়, যদি বতৰ ভাল হয় তেতিয়া হয়তো গাড়ী মটৰ বেছিকৈ যাব ভালদৰে। আৰু তাৰ লগত কিছুমান আছে নেটৱৰ্কৰ সমস্যা আছে, য'ত নেকি শ্বেডো এৰিয়া তাত প্ৰপাৰলি মোবাইল নেটৱৰ্ক নাপায়। কিছুমান ঠাইত আকৌ আমি হয়তো যাওঁতে ক'ৰবাত আকৌ মেঘালয় সীমাৰ ভিতৰেৰে যাব লগা হয়। এনেকুৱা ধৰণৰ গোটেইখিনি কথা ইয়াত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ।
নিৰ্বাচন আয়োগে ৰাজ্যখনত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা কেইবাগৰাকী পৰ্যবেক্ষক কালি সংশ্লিষ্ট জিলাসমূহত উপস্থিত হৈ জিলাৰ নডেল বিষয়া আৰু বিভিন্ন দলৰ সদস্যৰ সৈতে মত বিনিময় কৰে। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিৰ বাবে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষক ৰাহুল পাণ্ডে, আৰক্ষী পৰ্যবেক্ষক এ জি বাবু আৰু ব্যয় পৰ্যবেক্ষক ভি সুধাৰাণীয়ে জনসাধাৰণ তথা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচনী বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। প্ৰতিদিনে দিনৰ 11 বজাৰ পৰা 12 বজালৈ ৰাইজে তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিব পাৰিব। যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিৰ বাবেও 3গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। নিৰ্বাচন আয়োগে আসন্ন বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীৰ ব্যয়ৰ সীমা 40 লাখ ধাৰ্য কৰিছে। এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগক ব্যয় সম্পৰ্কীয় সকলো তথ্য দাখিল কৰিব লাগিব বুলি আয়োগে স্পষ্ট কৰি দিছে। 2022চনৰ 6 জানুৱাৰীত চৰকাৰে সংশোধন কৰা অনুসৰি ব্যয়ৰ উচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে বুলি আয়োগে প্ৰকাশ কৰিছে। এই অনুসৰি অসম, কেৰালাম, তামিলনাডু আৰু পশ্চিমবংগৰ প্ৰাৰ্থীয়ে 40 লাখ টকালৈকে আৰু পুডুচেৰীৰ প্ৰাৰ্থীয়ে 28 লাখ টকা পৰ্যন্ত ব্যয় কৰিব পাৰিব। সমাগত বিধানসভা নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে অসমসহ 5খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 25 লাখৰো অধিক বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। প্ৰতি 70গৰাকী ভোটদাতাৰ বিপৰীতে এগৰাকী নিৰ্বাচন কৰ্মী থাকিব পৰাকৈ এই ব্যৱস্থা কৰা হৈছে। এই কৰ্মীসকলৰ ভিতৰত 1111গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক, তেওঁলোকৰ ভিতৰত 557গৰাকী সাধাৰণ পৰ্যবেক্ষক, 188গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু 364গৰাকী ব্যয় পৰ্যবেক্ষক আছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।